Ella a Cajmaní. বাতৰিৰ সৈতে মই প্ৰজন মাছহৰীয়া। এতিয়া প্ৰধান বাতৰিসমূহ হ'ল, ভাৰত সম্প্ৰতি বিশ্বৰ বাবে উচ্চ বিকাশ আৰু কম মুদ্ৰাস্ফীতিৰ আৰ্হি হিচাপে পৰিগণিত হোৱা বুলি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে প্ৰকাশ কৰিছে। উপৰাষ্ট্ৰপতি চি পি ৰাধাকৃষ্ণনে যুৱক যুৱতীসকলক সজাগ হ'বলৈ আৰু 2047 চনৰ ভিতৰত ভাৰতবৰ্ষক উন্নত ৰাষ্ট্ৰ হিচাপে গঢ়ি তোলাৰ লক্ষ্যত উপনীত হোৱাৰ বাবে একেলগে কাম কৰিবলৈ আহ্বান জনাইছে। ভাৰতে আন দেশৰ সৈতে কিদৰে সম্পৰ্ক গঢ়ি তোলে সেই ক্ষেত্ৰত আন দেশৰ হাত নাই বুলি বৈদেশিক পৰিক্ৰমা মন্ত্ৰী ডঃ এ জয়শংকৰে স্পষ্ট কৰিছে। ৰেল বিভাগে বিভিন্ন সংমণ্ডলত কালিৰে পৰা 3 দিনৰ বাবে 89খন বিশেষ ৰেল চলাচলৰ দিহা কৰিছে। আৰু ভাৰতে যোৱা নিশা বিশাখাপট্টনমত অনুষ্ঠিত 3খনীয়া এদিনীয়া ক্ৰিকেট শৃংখলাৰ অন্তিমখন খেলত দক্ষিণ আফ্ৰিকাক 9 উইকেটত পৰাস্ত কৰে। এতিয়া শুনক বিতং বাতৰি। ভাৰত সম্প্ৰতি বিশ্বৰ বাবে উচ্চ বিকাশ আৰু কম মুদ্ৰাস্ফীতিৰ আৰ্হিৰূপে পৰিগণিত হোৱা বুলি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে প্ৰকাশ কৰিছে। নতুন দিল্লীত কালি এটা অনুষ্ঠানত অংশগ্ৰহণ কৰি শ্ৰীমোদীয়ে কয় যে চলিত বিত্তীয় বৰ্ষৰ দ্বিতীয় ত্ৰিমাসিক সময়ছোৱাত লাভ কৰা মুঠ ঘৰুৱা উৎপাদনৰ 8% বিকাশ হাৰে দেশৰ বৰ্ধিত প্ৰগতিৰ কথাকে সূচায়। তেওঁ কয় যে এয়া কেৱল পৰিসংখ্যাই নহয় বৰং শক্তিশালী স্থূল অৰ্থনীতিৰ প্ৰতীক আৰু ই গোলকীয় অৰ্থব্যৱস্থাৰ চালিকা শক্তি হিচাপে ভাৰতৰ স্থিতিকে প্ৰতিফলিত কৰে। গোলকীয় পৰ্যায়ত ভাৰতৰ স্থিতি সন্দৰ্ভত মত প্ৰকাশ কৰি প্ৰধানমন্ত্ৰীয়ে কয় যে প্ৰত্যাহ্বান আৰু অনিশ্চয়তাৰে ভৰা বিশ্বত ভাৰতৰ সুকীয়া পৰিচয় আছে। তেওঁ কয় যে জনসাধাৰণে আৰ্থিক মন্দাৱস্থাৰ বিষয়ে কবলৈ লোৱাৰ সময়ত ভাৰত নিজৰ বিকাশ গাথা ৰচনা কৰিবলৈ সমৰ্থ হৈছে। আস্থাৰ সংকটেৰে ভৰা বিশ্বত ভাৰতে বিশ্বাস স্তম্ভ আৰু সেতু নিৰ্মাতা হিচাপে থিয় দিছে বুলি প্ৰধানমন্ত্ৰীয়ে উল্লেখ কৰে। শ্ৰীমোদীয়ে কয় যে বৰ্তমানৰ শক্তিশালী ভেটিত ভৱিষ্যতৰ পৰিৱৰ্তন নিহিত হৈ আছে। তেওঁ কয় যে দেশৰ উত্তৰ পূৰ্বাঞ্চল, গাঁও, ক্ষুদ্ৰ চহৰ, মহিলা, যুৱক যুৱতী, সামুদ্ৰিক অৰ্থব্যৱস্থা আৰু মহাকাশৰ দৰে খণ্ডত পৰম্পৰাগতভাৱে কম বিকশিত ক্ষেত্ৰসমূহে সম্প্ৰতি পূৰ্ণ সম্ভাৱনাক বাস্তৱায়িত কৰিবলৈ সমৰ্থ হৈছে। তেওঁ লগতে 2025 চনত প্ৰত্যক্ষ কৰ ব্যৱস্থাৰ পৰা জি এছ টিলৈ সংস্কাৰৰ বৰ্ষ হিচাপে অভিহিত কৰে। মানসিক দায়িত্ব আৰু ঔপনিৱেশিক মানসিকতাক বিকশিত ভাৰত গঢ়াৰ লক্ষ্যৰ দিশৰ পৰা গুৰুত্বৰ বাধা বুলি উল্লেখ কৰি শ্ৰীমোদীয়ে কয় যে কোনো ৰাষ্ট্ৰই আত্মবিশ্বাস অবিহনে আগবাঢ়ি যাব নোৱাৰে। তেওঁ কয় যে জাহাজ নিৰ্মাণে হওক বা প্ৰতিৰক্ষা আহিলা নিৰ্মাণৰ ক্ষেত্ৰতে হওক, সকলোতে দাসত্ব মনোভাৱ আৰু হীনমন্যতাৰ ভাৱ এৰাই চলি গৰ্ববোধৰ নতুন ভাৱনাৰে অগ্ৰসৰ হোৱাৰ প্ৰয়াস চলোৱা হৈছে। দেশৰ জনসাধাৰণ আৰু চৰকাৰৰ মাজত আস্থা বৃদ্ধি পাইছে বুলি প্ৰধানমন্ত্ৰীয়েও উল্লেখ কৰে। তেওঁ কয় যে নাগৰিক কেন্দ্ৰিক দৃষ্টিভংগীৰ বাবে শাসন ব্যৱস্থা সুব্যৱস্থিত হৈছে। তেওঁ লগতে দেশক ঔপনিৱেশিক মানসিকতাৰ পৰা মুক্ত কৰাৰ বাবে পৰৱৰ্তী 10 বছৰত স্পষ্ট সময়সীমাৰূপে গণ্য কৰিবলৈ জনসাধাৰণৰ প্ৰতি আহ্বান জনায়। উপৰাষ্ট্ৰপতি চি পি ৰাধাকৃষ্ণনে যুৱক যুৱতীসকলক সজাগ হ'বলৈ আৰু 2047 চনৰ ভিতৰত ভাৰতবৰ্ষক উন্নত ৰাষ্ট্ৰ হিচাপে গঢ়ি তোলাৰ লক্ষ্যত উপনীত হোৱাৰ বাবে একেলগে কাম কৰিবলৈ আহ্বান জনাইছে। গুজৰাটৰ একতাৰ মূৰ্তিত চৰ্দাৰ @150 শীৰ্ষক ৰাষ্ট্ৰীয় পদযাত্ৰাৰ সামৰণি অনুষ্ঠানত ভাষণ দি উপৰাষ্ট্ৰপতিগৰাকীয়ে কালি এইদৰে আহ্বান জনায়। উপৰাষ্ট্ৰপতিগৰাকীয়ে তেওঁৰ ভাষণত যুৱক যুৱতীসকলক দেশৰ বিকাশৰ চালিকা শক্তি বুলি অভিহিত কৰে আৰু দেশৰ বিশাল যুৱ প্ৰজন্মই মহান ৰাষ্ট্ৰীয় শক্তিক প্ৰতিনিধিত্ব কৰা বুলি মন্তব্য কৰে। দেশৰ একতা আৰু ৰাষ্ট্ৰগঠন প্ৰক্ৰিয়াত চৰ্দাৰ বল্লভ ভাই পেটেলৰ অপাৰ অৱদানৰ কথা স্মৰণ কৰি শ্ৰী ৰাধাকৃষ্ণনে যুৱ প্ৰজন্মক বল্লভ ভাই পেটেলৰ প্ৰমূল্যৰাজি আঁকোৱালি ল'বলৈ আহ্বান জনায়। উপৰাষ্ট্ৰপতিগৰাকীয়ে লগতে মাই য়ুৱা ভাৰতৰ দৰে যুৱ প্ৰজন্মৰ শক্তি চৰিত্ৰ গঠন, উদ্ভাৱন আৰু উদ্যমশীলতাৰ দিশে লৈ যোৱাৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ দৃষ্টিভংগীৰ বিষয়ে আলোকপাত কৰে। চৰ্দাৰ বল্লভ ভাই পেটেলৰ 150 বছৰীয়া জন্মবাৰ্ষিকী উদযাপন কল্পে যোৱা 26 নৱেম্বৰত কৰমচদৰ পৰা এই পদযাত্ৰা আৰম্ভ কৰা হৈছিল আৰু কালি গুজৰাটত থকা একতাৰ মূৰ্তিৰ সমীপত এই যাত্ৰাৰ সামৰণি পৰে। গুজৰাটৰ ৰাজ্যপাল আচাৰ্য দেৱব্ৰত, মুখ্যমন্ত্ৰী ভূপেন্দ্ৰ পেটেল আৰু মনসুখ মাণ্ডাভিয়া, ৰেক্সা খৰ্চে আৰু ৰাজীৱ ৰঞ্জন ৰায়কে ধৰি কেইবাগৰাকীও কেন্দ্ৰীয় মন্ত্ৰী সামৰণি অনুষ্ঠানত উপস্থিত থাকে। ভাৰতে আন দেশৰ সৈতে কিদৰে সম্পৰ্ক গঢ়ি তোলে সেই ক্ষেত্ৰত আন দেশৰ হাত নাই বুলি বৈদেশিক পৰিক্ৰমা মন্ত্ৰী ডঃ এ জয়শংকৰে স্পষ্ট কৰিছে। নতুন দিল্লীত কালি এটা অনুষ্ঠানত ভাষণ দি ডঃ জয়শংকৰে কয় যে ভাৰতৰ ভূ ৰাজনীতিক ক্ষেত্ৰত বিকল্পৰ স্বতন্ত্ৰতা আৰু সুকীয়া বিদেশ নীতি তথা প্ৰতিৰক্ষা সিদ্ধান্ত গ্ৰহণৰ সামৰ্থ আছে। তেওঁ লগতে ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাডিমিৰ পুটিনৰ সদ্য সমাপ্ত ভ্ৰমণে ভাৰত আৰু আমেৰিকা যুক্তৰাষ্ট্ৰৰ মাজৰ সম্পৰ্কত নেতিবাচক সম্পৰ্কৰ প্ৰভাৱ পেলাব আৰু তেওঁলোকৰ সৈতে সাম্ভাব্য মুক্ত বাণিজ্য চুক্তিত বাধাৰ সৃষ্টি হোৱাৰ কথা নুই কৰে। আমেৰিকাৰ সৈতে যোগাযোগ বা আলোচনাৰ অভাৱ নাই বুলি মন্ত্ৰীগৰাকীয়ে সদৰি কৰে। ভাৰতৰ ভূ ৰাজনৈতিক আকাংক্ষাৰ বিষয়ে উল্লেখ কৰি বিদেশ মন্ত্ৰীগৰাকীয়ে কয় যে অধিক গুৰুত্বপূৰ্ণ স্থান অধিকাৰ কৰাৰ সম্ভাৱনাৰে ভৰা এখন উদীয়মান দেশ হিচাপে আন দেশৰ সৈতে ভাল সম্বন্ধ জৰুৰী। তেওঁ কয় যে ভাৰতে গোষ্ঠী নিৰপেক্ষ নীতি অনুসৰি নিজৰ স্থিতি উন্নত কৰিব বিচাৰে আৰু যিমান পাৰি সিমান দেশৰ সৈতে সহযোগিতা বৰ্তাই ৰাখিব পাৰে। ৰেল বিভাগে কালিৰে পৰা একাধিক সংমণ্ডলত তিনিদিনীয়াকৈ 89খন বিশেষ ৰেলৰ দিহা কৰিছে। বিমান সেৱা বাতিল আৰু শীতকালীন কিছু সমস্যাক কেন্দ্ৰ কৰি এই বিশেষ ৰেলসমূহৰ ব্যৱস্থা কৰা হৈছে। ৰেল যাত্ৰাৰ চাহিদা বৃদ্ধি কৰাৰ লগতে ৰেলৰ সুচল যাত্ৰাক সমৰ্থন কৰা আৰু পৰ্যাপ্ত সংযোগ সুনিশ্চিত কৰাৰ লক্ষ্যৰে এই পদক্ষেপ গ্ৰহণ কৰা হৈছে। মধ্য ৰেলৱেত পুনেৰ পৰা বেংগালুৰুলৈ, পুনেৰ পৰা দিল্লীলৈ আৰু মুম্বাইৰ পৰা দিল্লীলৈকে 14খন বিশেষ ৰেলৰ দিহা কৰিছে। পশ্চিম ৰেলৱেত ভিৱানীৰ পৰা মুম্বাইলৈ আৰু মুম্বাইৰ পৰা চক্ৰবস্তীলৈকে আদি কৰি বিভিন্ন পথত 7খন বিশেষ ৰেল চলাচল কৰিছে। একেদৰে দক্ষিণ মধ্য ৰেলৱেত চেৰলাপল্লীৰ পৰা চালিমাৰলৈ, চিকন্দৰাবাদৰ পৰা চেন্নাই একমৰলৈকে আৰু হায়দৰাবাদৰ পৰা মুম্বাইলৈ 3খন বিশেষ ৰেলৰ দিহা কৰা হৈছে। ইউৰোপৰ নাটোৰ মিত্ৰ দেশসমূহে 2027ৰ ভিতৰত চোৰাংচোৱা তথ্য আহৰণ আৰু ক্ষেপণাস্ত্ৰ প্ৰতিৰক্ষাকে ধৰি নাটোৰ নিয়মীয়া প্ৰতিৰক্ষা কাম কাজৰ অধিকাংশ দায়িত্ব নিজেই গ্ৰহণ কৰাটো বিচৰা বুলি আমেৰিকা যুক্তৰাষ্ট্ৰই প্ৰকাশ কৰিছে। পেণ্টাগনৰ বিষয়াসকলে এই বাৰ্তা প্ৰেৰণ কৰিছে, কিন্তু ইউৰোপৰ একাংশ নেতাই এই সময়সীমা অত্যাধিক প্ৰত্যাহ্বানমূলক আৰু অবাস্তৱ বুলি অভিহিত কৰিছে। নাটোৰ প্ৰতিষ্ঠাপক সদস্য আমেৰিকাই সামৰিক পূজা ইউৰোপীয় অংশীদাৰ দেশসমূহৰ পৰা স্থানান্তৰ কৰিব বিচাৰিছে। আমেৰিকাৰ বিষয়াসকলে প্ৰকাশ কৰে যে ইউক্ৰেইন ৰাছিয়াৰ সংঘাতৰ পাছত ইউৰোপৰ প্ৰতিৰক্ষা ব্যয় আৰু সামৰ্থ্য বৃদ্ধিক লৈ তেওঁলোক সন্তুষ্ট নহয়। ভোটাৰ তালিকাৰ বিশেষ পুংখানুপুংখ সংশোধনৰ দ্বিতীয় পৰ্যায় আৰম্ভ হোৱাৰে পৰা ভোটদাতাসকলৰ মাজত 50,93,00,000ৰো অধিক গণনা পত্ৰ বিতৰণ কৰা হৈছে বুলি নিৰ্বাচন আয়োগে প্ৰকাশ কৰিছে। বিতৰণ কৰা প্ৰপত্ৰৰ সংখ্যা এই পৰ্যায়ত সামৰি ল'বলগীয়া 51 কোটি ভোটদাতাৰ প্ৰায় 99.93%। আয়োগে প্ৰকাশ কৰা মতে বৰ্তমানলৈকে প্ৰায় 49 কোটি প্ৰপত্ৰৰ ডিজিটেল ৰূপ প্ৰদানৰ কাম সম্পূৰ্ণ হৈছে। দেশৰ 9খন ৰাজ্য আৰু 3টা কেন্দ্ৰীয় শাসিত অঞ্চলত 4 নৱেম্বৰ দ্বিতীয় পৰ্যায়ৰ ভোটাৰ তালিকাৰ বিশেষ পুংখানুপুংখ সংশোধন প্ৰক্ৰিয়াৰ আৰম্ভ হৈছিল। 14 ফেব্ৰুৱাৰীত চূড়ান্ত ভোটাৰ তালিকা প্ৰকাশেৰে এই প্ৰক্ৰিয়াৰ সামৰণি পৰিব। ভাৰতে যোৱা নিশা বিশাখাপট্টনমত অনুষ্ঠিত 3খনীয়া এদিনীয়া ক্ৰিকেট শৃংখলাৰ অন্তিমখন খেলত দক্ষিণ আফ্ৰিকাক 9 উইকেটত পৰাস্ত কৰি 2-1 ফলাফলেৰে শৃংখলা হস্তগত কৰে। ভাৰতে 271 ৰাণৰ বিজয় লক্ষ্যৰে খেল আৰম্ভ কৰি 39 অভাৰ আৰু 5টা বলতে নিৰ্ধাৰিত লক্ষ্যত উপনীত হয়। ভাৰতৰ হৈ যশস্বী জয়সোৱালে 116 আৰু বিৰাট কোহলীয়ে 65 ৰাণ কৰি আউট নোহোৱাকৈ থাকে। ৰোহিত শৰ্মাই 75 ৰাণৰ বৰঙণি আগবঢ়ায়। ইয়াৰ পূৰ্বে দক্ষিণ আফ্ৰিকাই প্ৰথমে বেট ধৰাৰ আমন্ত্ৰণ লাভ কৰি 47 অভাৰ 5টা বলত আটাইকেইটা উইকেট হেৰুৱাই 270 ৰাণ সংগ্ৰহ কৰে। দলটোৰ হৈ কুইণ্টন ডিককে সৰ্বাধিক 106 ৰাণ কৰে। টেম্বা বাবুমাই 48 ৰাণৰ বৰঙণি আগবঢ়ায়। ভাৰতৰ কুলদীপ যাদৱ আৰু প্ৰসিদ্ধ কৃষ্ণাই 4টাকৈ উইকেট দখল কৰে। বাতৰি শেষ কৰাৰ পূৰ্বে প্ৰধান বাতৰিসমূহ আকৌ এবাৰ। ভাৰত সম্প্ৰতি বিশ্বৰ বাবে উচ্চ বিকাশ আৰু কম মুদ্ৰাস্ফীতিৰ আৰ্হিৰূপে পৰিগণিত হোৱা বুলি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে প্ৰকাশ কৰিছে। উপৰাষ্ট্ৰপতি চি পি ৰাধাকৃষ্ণনে যুৱক যুৱতীসকলক সজাগ হবলৈ আৰু 2047ৰ ভিতৰত ভাৰতবৰ্ষক উন্নত ৰাষ্ট্ৰ হিচাপে গঢ়ি তোলাৰ লক্ষ্যত উপনীত হোৱাৰ বাবে একেলগে কাম কৰিবলৈ আহ্বান জনাইছে। ভাৰতে আন দেশৰ সৈতে কিদৰে সম্পৰ্ক গঢ়ি তোলে সেই ক্ষেত্ৰত আন দেশৰ হাত নাই বুলি বৈদেশিক পৰিক্ৰমা মন্ত্ৰী ডঃ এছ জয়শংকৰে স্পষ্ট কৰিছে। ৰেল বিভাগে বিভিন্ন সংমণ্ডলত কালিৰে পৰা 3খনৰ বাবে 89খন বিশেষ ৰেল চলাচলৰ দিহা কৰিছে আৰু ভাৰতে যোৱা নিশা বিশাখাপট্টনমত অনুষ্ঠিত 3খনীয়া এদিনীয়া ক্ৰিকেট শৃংখলাৰ অন্তিমখন খেলত দক্ষিণ আফ্ৰিকাক 9 উইকেটত পৰাস্ত কৰে। এতিয়াৰ বাতৰি ইমানতে শেষ হ'ল। পৰৱৰ্তী বাতৰি বুলেটিন পুৱা 7:55